কিবে
কটা ক কটা
আজি কামত আছিল নেকি?
দেওবাৰ আজি দেওবাৰ।
তাই খবৰ কচোন।
তাই খবৰ মোৰ হাতত নাইও।
তোৰ ওচৰতে নহয়, তাই দেখিছ নহয়?
নাই দেখা, নাই দেখা, নাই দেখা।
বাহিৰ ওলোৱা নাই কি?
ইয়াত নাথাকে নহয়, কবা বেলেগতহে থাকে গুৱাহাটী ফালে।
নাই নাই, তাই তাতে আছে।
কোনে ক'লা?
মই জানো।
নাই নাই, ইয়াত নাই।
গুৱাহাটীত ক'ত গৈছে?
গুৱাহাটীত APSC কোচিং কৰি আছে নহয়। আপুনি আকৌ এইটো ৰেকৰ্ডিংটো ৱেবছাইটত থৈ নিদিব আপোনাৰ লগত কথা পাতি আছো মই এতিয়া।
মই থৈ দিম।
এই নিদিব।
মোৰ সকলো ৰেকৰ্ডিং ৱেবছাইটত যায় কেলা, মোৰ একো লুকা ডাকা নাই।
থৈ নিদিবহে কৈছো আপোনাৰ, ইমান লুকা ডাকা কি আছে?
ঐ, ই ই আহিবনে নাহে?
মাঠে যাওঁ, যাব যাব।
কেতিয়া?
মই কাইলৈ আপোনাক ফোন এটা কৰি পেলাই কৈ দিম।
ই ফোন নুঠাই নুঠাই নাই, মই অলপ আগতে ফোন কৰিছিলো কেলা।
সেইটো খোলে।
ঠিকছে, ভাং খাই লৈছে, মদ খাই লৈছে, খোলে।
প্লেণ্টৰ
ভিতৰত যাব লাগে।
প্লেণ্টৰ ভিতৰতে আৰু বৰ্তা চলি আছে।
মদ খাই থাকে ভিতৰৰ মানুহবিলাকে বহি বহি খাই নাখায় কচোন।
কি ক'লে বৰ্তা?
তাৰে হেৰি ভিতৰত, নুমলীগড়ৰ হেৰি ভিতৰত তামাম মদ খাই থাকে সিহঁতে বহি লৈ।
আছে আছে চব, গোটেই মানুহখিনিয়ে মতা দিনত একদম বিৰাট ঠাণ্ডা মুণ্ডাকে থাকে।
ৰাতি হলে
গম নাপায়,
ৰাতি হলে তাহাঁতৰ বঢ়িয়া হেৰি আছে, ক্লাব আছে, আছে নাই ক্লাব? ক্লাবত
আছে আছে,
ক্লাবত হেৰি, ক্লাবত
ক্লাব এটা আছে, ক্লাবত
ক্লাবত ক্লাব আছে, আৰু ক্লাবত হেৰি আছে, এইটো কি কম দামত পায়।
আচ্ছা আচ্ছা,
জানো তাই ক্লাবৰ মেম্বাৰ হৈছে নাই?
ক্লাবৰ মেম্বাৰ মই হ'ব নোৱাৰো নহয়, কাৰণ মই পাৰ্মানেণ্ট এমপ্লয় নহয় নহয়।
তাই বেলেগৰ পাৰ্মানেণ্টৰ লগত যাব পাৰ নোৱাৰ?
যাব পাৰো, কিন্তু বৰ্তমানে তেনেকে ফিল্ডত মই ইমান সেইখিনি মানুহৰ লগত ইমান নুঘূৰো। আচল কথাটো
তই ঘূৰ তাতে এখন হেৰিৰ লগত, ইয়াৰ নামত ই আছে, ৰিটায়াৰ হ'ল, ৰিটায়াৰ হোৱা মানুহৰ লগত কথা নাই আৰু। ৰিটায়াৰ যা যা কৰি থাক, সুন্দৰকে কৰি থাক কাম।
কৰি আছো কৰি আছো, অলপ কিছুমান বস্তু নলেজ অলপ আৰু আহি আছে বস্তুখিনিৰ পৰা।
তই বিয়াটো সোনকালে পাতি ল, বুজিছ নাই, বেছি দেৰি নকৰিবি।
বিয়া চিয়া পাতিম
তেৰিকা যি হয় হব নহয়, যি শুন, বিয়াটো পাতি লোৱাৰ পিছত যো হগা চ হগা
ঠিকে
দেউতাৰ লগত কথাটো পতাই দেচোন মোক।
এই এতিয়া যে খোলে আৰু।
ঠিক আছে, ৰাতিপুৱা পাতিম।
আপুনি কি কৈছে?
মই কৈছো ন, তোৰ বাপেৰ আৰু মাৰ নম্বৰ দে।
তাই
মাহীয়েকৰ নম্বৰটো আছে মোৰ, কিন্তু
মাহীয়েকৰ নম্বৰ চাওঁ বা তেওঁ দুৰ্গা পূজালে ছোৱালী আনি আছো
ৰব। ভাল, তোক এলা
দুৰ্গা পূজাতহে আনিম, দুৰ্গা কেইবাৰ ৰব।
মই গানটো বেলেগ ধৰণে গাইছো। তেল গৰমলে যাবানে, গোলাপ ফুল শুঙিবানে, ঘূৰি আহোঁতে বাবা থানত শিৰত সেন্দুৰ লবানে?
মই ইফাইনে এইবাৰ গোলাপ ফুলৰ পুলি লৈ আহিছো, ডাল লৈ আহিছো ঘৰটোৰ বলে। মানে দেখিলো মানে কি হয় আপোনাৰ এই ফুলৰ ছিজনটো মানে শুকান ছিজনত এতিয়া ফুলবিলাক নাথাকেগে, কিন্তু গোলাপ ফুলটো থাকে আকৌ।
গোলাপ ফুল সদায় থাকে। তোৰ বাঁহ কিজাল যে পুতিছিলি হল নাই?
বাঁহ হল, লতা বাঁহ হৈ আছে। এই
আৰু
বাঁহৰ পিছত বাঁহৰ গুৰিত মাটি অলপ দিব লাগিব আকৌ।
দিবি আৰু হাঁহ 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 কিটা?
হাঁহ বুটা, হাঁহটো নাইকিয়া হৈ আছে, এটা আছে হাঁহ, সেইটো খাবলৈ থৈ দিছো আৰু, মানে হাঁহৰ কাৰবাৰটো কৰা নাই।
মই মই এটা হেৰি কিনিছো নহয়, মই এটা ধুমধাম হাঁহ আৰু মুৰ্গী পোৱালি বনাই পেলাব পাৰো, ধুমধাম। মই কৰাহে নাই, মই কৰো বুলি ক'লে, কৰো বুলি ক'লে তিনিআলিৰ পৰা কণী আনি ধুমধাম হাঁহ আৰু মুৰ্গী বনাই পেলাব পাৰো।
সেই বস্তুটো মোৰ অকণমান চাবলৈ মন আছে, প্ৰচেছটো শিকিবৰ কাৰণে। মেচিনটো বনাব লাগিব,
মেচিনটো একেবাৰে সহজ, মাত্ৰ 220 টকাতে কিনিলো গেলা।
দেখিছো দেখিছো সেইটো।
আৰু যোৱাটোলে কেতিয়া যাবি? এতিয়া যাব নোৱাৰ, কাম 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 থাকিলে কত যাব লাগিব। তোৰ কি সোমবাৰৰ পৰা একেবাৰে শনিবাৰলৈকে হয় নে এদিনে বন্ধ?
সোমবাৰৰ পৰা শনিবাৰলৈকে মই গৈ থাকো, কিন্তু মোৰ ইমান ৰেষ্ট্ৰিকশ্যন নাই, মানুহ ভাল আমাৰ,
ঠিক আছে।
সেইকাৰণে মেনেজ হৈ থাকে। অলপ দেৰিকে গ'লেও একো নাই, অলপ সোনকালে আহিলেও একো নাই।
বিপ্লৱৰ খবৰ কি?
বিপ্লৱৰ খবৰ ঠিকে আছে, তাৰ লগত কথা হৈছিল আজি।
চাকৰি বাকৰি হোৱা নাই এতিয়াও?
তাক হোৱা নাই, হোৱা নাই।
ঘৰতে বাপেকৰ লগতে আছে?
তাক বুজিছে নাই, তাক মই কন্ট্ৰেক্টৰ এটা নম্বৰ দিলো, পইচা অলপ কম দিম বুলি কৈছিলে, সি তাক বহালেহেঁতেন। তাৰপিছত ল'ৰা কি হ'ল আপোনাৰ, সি কন্ট্ৰেক্টৰক কি কয়, আপুনি মই বোলে যি কাম কৰিব দিয়ে চব কাম কৰিম, ঠিক আপুনি যেনেকে কৈছে তেনেকে কৈছে, মানে সি কথাখিনি হা, যি কাম কৰিবলৈ দিয়ে চব কাম কৰিম, একো কথা নাই, আপুনি যদি মোক ম'ম' বিকিবলৈও লগাই দিয়ে ম'ম'ও বিকিম বোলে। কণ্টেক্টৰে প্ৰথমতে ফোন ফোন কথা পাতিলে, তাৰপৰা বেচেৰাই কথা নাপাতে নহয় এতিয়া তাৰ লগত, ভয় খালে কণ্টেক্টৰে।
কণ্টেক্টৰে ভয় খাবইতো, গেলা এনেকুৱা ধৰণৰ কথা যদি কয় কোনোবাই।
সি মানে কণ্টেক্টৰটো বহুত নেক্সট লেভেল ক্লাছ এটা লৈ ল'লে, মই আচৰিত হলো কথা শুনি তাৰ। তাৰপিছত মই বোলো ঠিকে আছে ভাই,
এই কণ্টেক্টৰ আকৌ তাৰ ওচৰতে ঘূৰি আহিব চাবি,
আহিব
তাৰ ওচৰতে সি ঘূৰি আহিব লাগিব, সাষ্টাংগ লুটি দণ্ডৱত প্ৰণাম কৰি তাকে লৈ যাব লাগিব গেলা।
লাগিব লাগিব, মই গম পাওঁ,
তাৰ জ্ঞান আছে বহুত,
আছে আছে বৰ্তা,
তাৰ তাৰ সমান জ্ঞান তহঁতৰ তোৰো নাই গেলা।
নাই নাই বৰ্তা, তাৰ 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 মানে নলেজৰ স্কেলটো অলপ বেলেগ ধৰণৰ কৰিব পাৰে বস্তুবিলাক ভালকে দিপত।
গ্ৰেজুৱেট ইঞ্জিনিয়াৰ হৈ গেলা
আৰু আপোনাৰ ৰামানুজৰ লগতে কথা হ'ব চাগে, আপোনাৰ নেক্সট উইক মানে যাম, নেক্সট উইক নহয় তাৰ পাছৰ উইকত যাম।
কেতিয়া আহিবি?
মই হেৰিয়ত যাম, এইটো কি কয়,
একেলগে আহিবি, দুইটা একেলগে আহিবি, আহিলে
যোৰহাট যাম, গুৱাহাটী যাম, তেতিয়া দুইটা একেলগে যাম।
ৰামাক ৰামাক লগাচোন, ৰামাক লগাওঁ, কেনেকে লগাই এড কল
ৰামাক
লগাচোন, লগাইছো ৰ।
আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই, অনুগ্ৰহ কৰি।
নাই নাই,
ফুলে ফুলে
ৰচোন, বিপ্লৱক লগাওঁ,
তাৰটো চুইচ টপ, সি চুইচ টপ কৰি কৈ আজি গ'লে।
আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো বৰ্তমান
নাই নাই নাই, শুনো নাই, চব ফুলে
ফুলে।
নাই খুলে
আমি বুলি মানুহবিলাক ন আমি জাগি থাকিব লাগিব
তই আমাৰ লগত আহিবি
আমাৰে চাবিয়া নাই মই এনে কৈছোহে কথাটো যাম বাৰু
এতিয়া তই কামত থাকিলে কেনেকে যাব পাৰিবি তই
মই ৰামা নগ'লেও মই যাব লগা আছে গুৱাহাটী মই যাম
তোৰ ঘৰটো কি কৰিলি ঘৰটো এৰিলি নাই ঠিক আছে যা এতিয়া আমো দে মই আমো
দিয়া
কলটো ৰেকৰ্ডিং হৈ গল কেলা এইটো থাকিব কেলা ভাল
হৈ দিয়ক বৰ্তা